বিচাৰকৰ্তা ১৮ অধ্যায়। সেই সময়ত ইজৰাইলৰ মাজত ৰজা নাছিল, আৰু দান ফৈদে নিজে বাস কৰিবৰ অৰ্থে কোনো সহায়ী ঠাই পোৱা নাছিল, কিয়নো তেওঁলোকৰ নিজৰ মাটি বাৰী নাছিল। ইজৰাইলৰ পৰিয়ালৰ আন লোকসকলে ইতিমধ্যে মাটি বাৰী পাইছিল, কিন্তু দানৰ গোষ্ঠীৰ লোকসকলে মাটি বাৰী পোৱা নাছিল। তেতিয়া দানৰ সন্তানসকলে নিজৰ বংশৰ মাজৰ পৰা পাঁচজন বীৰক দেশ চাই বুজ বিচাৰ ল'বলৈ চৰা আৰু ইষ্ট্ৰাইলৰ পৰা পঠিয়াই দিলে আৰু তেওঁলোকক ক'লে, তোমালোকে গৈ দেশৰ বুজ বিচাৰ লোৱা। তাতে তেওঁলোকে গৈ ইফ্ৰইম পৰ্বতীয়া অঞ্চলৰ সেই মিখাৰ ঘৰ ওচৰ পায় তাতে ৰাতি থাকিল। তেওঁলোকে মিখাৰ ঘৰৰ ওচৰত থাকোঁতে সেই লেবিয়া ডেকাৰ উচ্চাৰণত তেওঁক চিনি পালে আৰু তেওঁৰ ওচৰলৈ গৈ সুধিলে, এই ঠাইলৈ তোমাক কোনে আনিলে আৰু ইয়াত তোমাৰ কি কাম? তাতে তেওঁলোকক ক'লে, মিখাই মোলৈ এইদৰে ব্যৱহাৰ কৰিলে, তেওঁ মোক বেতন দিবলৈ স্বীকাৰ কৰাত মই তেওঁ পুৰোহিত হ'লোঁ। তেতিয়া তেওঁলোকে তেওঁক ক'লে, আমি তোমাক অনুৰোধ কৰোঁ, যাবলগীয়া পথত আমাৰ মংগল হ'বনে নহ'ব সেই বিষয়ে আমি জানিবৰ কাৰণে তুমি ঈশ্বৰক সোধা। তাতে সেই পুৰোহিতে তেওঁলোকক ক'লে, কুশলে যোৱা, তোমালোকে যাবলগীয়া পথ জিহুৱাৰ সাক্ষাতত আছে। তাৰ পাছত সেই পাঁচজন লোকে প্ৰস্থান কৰি লৰিচ পাই দেখিলে যে তাত থকা লোকসকল ছিজুনীয়া লোকসকলৰ নিচিনাকৈ শান্তভাৱে আৰু নিশ্চিন্ত হৈ নিৰ্ভয়ে বাস কৰি আছে, কিয়নো সেই দেশত তেওঁলোকক কোনো কথাত হানি কৰিবৰ পৰা ক্ষমতা থকা কোনো মানুহ নাছিল। আৰু ছিডনিয়াহঁতৰ পৰা সিহঁত দূৰত আছিল আৰু আন কাৰো লগত সিহঁতে সম্পৰ্ক নাৰাখিছিল। পাছত তেওঁলোকে চৰা আৰু ইষ্ট্ৰাইলৰলৈ নিজ ভাইসকলৰ গুৰিলৈ উলটি গ'ল। তাতে তেওঁলোকৰ পৰিয়ালৰ লোকসকলে তেওঁলোকক সুধিলে, তোমালোকে কি সম্বাদ আনিছা? তেতিয়া তেওঁলোকে ক'লে, ব'লা, আমি সেই লোকসকলৰ বিৰুদ্ধে যুদ্ধ কৰোঁ। আমি সেই দেশ দেখিলোঁ, অতি উত্তম দেশ, তোমালোকে কেলেই একো নকৰাকৈ আছা? সেই দেশলৈ যাবৰ বাবে আৰু সেই দেশ অধিকাৰ কৰিবলৈ পলম নকৰিবা। যেতিয়া তোমালোকে সেই দেশলৈ যাবা, তেতিয়া তাৰ লোকসকলক নিশ্চিন্তে থকা দেখা পাবা আৰু সেই দেশ বহল, কিয়নো ঈশ্বৰে তোমালোকৰ হাতত সেই দেশ সমৰ্পণ কৰিলে আৰু সেই ঠাইত পৃথিৱীত থকা কোনো বস্তুৰ অভাৱ নাই। তেতিয়া চৰা আৰু ইষ্ট্ৰাইল চহৰৰ পৰা দান বংশৰ 600 লোকে যুদ্ধৰ অস্ত্ৰৰে ভালকৈ সাজু হৈ যুদ্ধ কৰিবলৈ যাত্ৰা কৰিলে। তেওঁলোকে উঠি গৈ যিহুদাৰ কিৰিয়ত জিয়াৰিমত চাউনি পাতিলে, সেইকাৰণে আজিলৈকে সেই ঠাইক মহনে দান বোলে। সেয়ে কিৰিয়ত জিয়াৰিমৰ পাছত আছে। পাছত তেওঁলোকে তাৰ পৰা ইফ্ৰইম পাহাৰীয়া অঞ্চললৈ যাত্ৰা কৰি গৈ মিখাৰ ঘৰ পালেগৈ। তেতিয়া লৰিচ দেশৰ বুজ বিচাৰ ল'বলৈ যোৱা সেই পাঁচজনে লোকে ভাইসকলক ক'লে, তোমালোকে জানানে এই ঘৰবোৰত এখন এফুট, কেইটামান গৃহদেৱতা, এটা কটামূৰ্তি আৰু হাঁচত ঢলা এটা প্ৰতিমা আছে। এই হেতুকে এতিয়া তোমালোকে কি কৰা উচিত সেই বিষয়ে বিবেচনা কৰা। তাৰ পাছত তেওঁলোকে বাট এৰি গৈ মিখাৰ সেই লেবীৰ বংশৰ ডেকাজনক ঘৰত পাই তেওঁক মংগলবাদ জনালে আৰু দানৰ সন্তানবোৰৰ মাজৰ যুদ্ধৰ অস্ত্ৰেৰে সাজু হৈ থকা সেই 600 পুৰুষ জপনামুখত থিয় হৈ ৰ'ল। তেতিয়া দেশৰ বুজ বিচাৰ ল'বলৈ আগেৰে যোৱা সেই পাঁচজনে গৈ তাত সোমাই কটা মূৰ্তিটো, এফুটখন গৃহদেৱতা কেইটা আৰু হাঁচত ঢলা প্ৰতিমাটো ল'লে। সেই সময়ত যুদ্ধৰ অস্ত্ৰে সাজু হৈ থকা সেই 600 পুৰুষৰ লগত সেই পুৰোহিতজনো পদূলিমুখত থিয় হৈ আছিল। তেতিয়া তেওঁলোকে মিখাৰ ঘৰত সোমাই কটা মূৰ্তিটো, এফুটখন গৃহদেৱতা কেইটা আৰু হাঁচত ঢলা প্ৰতিমাটো ল'লে। তেতিয়া সেই পুরোহিতে তেওঁলোকক কলে, তোমালোকে কি কৰিছা? তেতিয়া তেওঁলোকে তেওঁক কলে, মনে মনে থাকা, মুখত হাত দি আমাৰ লগত বোলা, আমাৰ পিতৃ আৰু পুরোহিত হোৱা। এজন মানুহৰ এটা পৰিয়ালৰ পুরোহিত হোৱা তোমাৰ ভালনে, নাইবা ইজৰাইলৰ এক ফৈদ আৰু এক ফৈদৰ পুরোহিত হোৱা ভাল? তেতিয়া পুরোহিতৰ মন আনন্দত পৰিপূৰ্ণ হৈ উঠিল আৰু তেওঁ এফুট এখন গৃহ দেৱতা কেইটা আৰু কটা মূৰ্তিটো লৈ সেই লোকসকলৰ মাজলৈ গ'ল। তাৰ পাছত তেওঁলোকে মুখ ঘূৰাই তাৰ পৰা প্ৰস্থান কৰিলে আৰু ল'ৰা ছোৱালী, পশু আৰু বহুমূল্য বস্তুবোৰ নিজৰ লগত ল'লে। তেতিয়া তেওঁলোকে মিখাৰ ঘৰৰ পৰা কিছুৰ আঁতৰ হৈ গ'ল। মিখাৰ ঘৰৰ ওচৰত থকা লোকসকলে গোট খাই দানৰ সন্তানসকলৰ পাছে পাছে গৈ ওচৰ চাপি একলগ হ'ল আৰু দানৰ সন্তানসকলক মাতিবলৈ ধৰিলে। তাতে তেওঁলোকে মুখ ঘূৰাই মিখাক ক'লে, তোৰ কি হ'ল? তই কিয় অনেক লোকক লগত লৈ আহিছ? তেওঁ উত্তৰ দিলে, মই সজা মূৰ্তিবোৰ আৰু পুৰোহিতকো তোমালোকে লৈ গৈছা, এতিয়া মোৰ লগত কি আছে? এনেস্থলত মোৰ কি হ'ল বুলি মোক কিয় সুধিছা? তেতিয়া দানৰ সন্তানসকলে তাক ক'লে, আমাৰ মাজত তোৰ মাত শুনা নাযাওক, নহ'লে খঙাল মানুহবোৰে তহঁতক আক্ৰমণ কৰিলে পৰিয়ালসহ তোৰ প্ৰাণ নষ্ট হ'ব। পাছত দানৰ পৰিয়ালৰ সন্তানসকলে নিজৰ বাটেদি গুচি গ'ল আৰু মিখায়ো তেওঁলোকক নিজতকৈ অধিক বলৱান দেখি মুখ ঘূৰাই নিজৰ ঘৰলৈ উভতি আহিল। এইদৰে তেওঁলোকে মিখাই সজা বস্তুবোৰ আৰু তাৰ নিজৰ পুৰোহিতকো লগত লৈ লৰিছলৈ আহিল। তাতে শান্তভাৱে আৰু নিশ্চিন্তে থকা সেই লোকসকলৰ ওচৰলৈ গৈ সিহঁতক তৰোৱালৰ ধাৰেৰে প্ৰহাৰ কৰিলে আৰু নগৰখন জুই দি পুৰিলে। সিহঁতক উদ্ধাৰ কৰোতা কোনো নাছিল, কিয়নো সেই নগৰ ছিদোনৰ পৰা দূৰত আছিল আৰু কাৰো লগত সিহঁতে সম্পৰ্ক নাৰাখিছিল, আৰু সেই নগৰ বৈত ৰহুবলৈকে বিক্ষতিত হোৱা সমৰ্থল আছিল। পাছত তেওঁলোকে সেই নগৰ আকৌ সাজি তাৰ মাজত বাস কৰিলে আৰু তেওঁলোকৰ পূৰ্বপুৰুষ ইজৰাইলৰ পুত্ৰ যি দান, তেওঁ নামেৰে সেই নগৰৰ নাম লয়িছ আছিল। পাছত দানৰ সন্তানসকলে নিজৰ বাবে সেই কটা মূৰ্তি স্থাপন কৰিলে। তাতে দেশৰ লোকসকলক দেশান্তৰলৈ নিয়ালৈকে মুচিৰ নাতিয়েক গেচুনৰ পুত্ৰ জোনাথন আৰু তাৰ সন্তানসকল দান ফৈদৰ পুৰোহিত হ'ল। যেতিয়ালৈকে চিলুত ঈশ্বৰৰ গৃহ আছিল তেতিয়ালৈকে তেওঁলোকে আপোনালোকৰ কাৰণে মিখাই নিৰ্মাণ কৰা সেই কটা মূৰ্তি স্থাপন কৰি ৰাখিলে।